يومئذ يود الذين كفروا وعصوا الرسول لو تسوى بهم الأرض ولا يكتمون الله حديثا.
যিসকলে কুফুরি কৰিছে আৰু ৰাসূলৰ অবাধ্য হৈছে সিহঁতে সেইদিনা কামনা কৰিব যে সিহঁত যদি মাটিৰ লগত মিহলি হৈ সমান হৈ গ'লহেঁতেন আৰু সিহঁতে সেইদিনা আল্লাহৰ পৰা কোনো কথাই গোপন কৰিব নোৱাৰিব।